শ্রী এস হুকাটো ছো। সংক্ষিপ্ত বৃত্তান্ত। স্বৰ্গীয় স্কাটো ছোৰ সন্তান শ্ৰী এছ হুকাটো ছোৰ জন্ম হয় 1 জানুৱাৰী 1960 তাৰিখে হাতাঘাট। তেওঁ অসমৰ গোৱালপাৰা সৈনিক স্কুলৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ কলেজীয়া শিক্ষা আহৰণ কৰে ছেইণ্ট এন্থনিজ কলেজ শ্বিলঙৰ পৰা। তেওঁ 1986 চনত দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ কেম্পাছ ল চেণ্টাৰ 1ৰ পৰা আইনৰ স্নাতক LLB ডিগ্ৰী লাভ কৰে। 1986 চনত তেওঁ সহকাৰী চৰকাৰী অধিবক্তা তথা চৰকাৰী পৰামৰ্শদাতা হিচাপে নিযুক্তি লাভ কৰে। 1990 চনত তেওঁক প্ৰথম শ্ৰেণীৰ দণ্ডাধীশ তথা দেৱানী ন্যায়াধীশ কনিষ্ঠ হিচাপে নিযুক্তি দিয়া হয়। 2003 চনত তেওঁক ADC ন্যায়িক হিচাপে পদোন্নতি দিয়া হয় আৰু 2004 চনত DC ন্যায়িক হিচাপে নিযুক্তি দিয়া হয়। ইয়াৰোপৰি তেওঁ NSLSAৰ সদস্য সচিব, দুৰ্নীতি নিবাৰক শাখাৰ বিশেষ ন্যায়াধীশ, TDP তদাৰক, নিৰ্বাচন ন্যায়াধিকৰণ পৌৰ নিগম, MACTৰ সদস্য, CBIৰ বিশেষ ন্যায়াধীশ, NIAৰ বিশেষ ন্যায়াধীশ, উপভোক্তা বিবাদ নিষ্পত্তি মঞ্চৰ সভাপতি আৰু পাৰিবাৰিক আদালতৰ প্ৰধান ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। 26 নৱেম্বৰ 2019 তাৰিখে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰাৰ আগলৈকে তেওঁ প্ৰধান জিলা আৰু সত্ৰ ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল।